এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাজ্যৰ দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গোপালকসকললৈ ৰাজসাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভণি তথা পূৰবী ডেইৰীৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। ৰাজ্যৰ খৰাং সদৃশ পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ বৈঠক। পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ। অসমত সৃষ্টিশীল লিখনিৰ আনুষ্ঠানিক শিক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট লেখক আৰুণী কাশ্যপৰ আহ্বান। আৰু কাছাৰ জিলাৰ চাপত গ্ৰামত আৰক্ষীৰ অভিযানত প্ৰায় 6,22,00,000 টকাৰ হেৰইন জব্দ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গোপালকসকললৈ ৰাজসাহায্য প্ৰদানৰ শুভাৰম্ভণি তথা পূৰবী ডেইৰীৰ সম্প্ৰসাৰণৰ ভূমিপূজন আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদ আৰু শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু সমবায় মন্ত্ৰী যোগেন মোহন উপস্থিত থাকিব। উল্লেখযোগ্য যে দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পত গাখীৰ যোগান ধৰা গোপালকসকললৈ ৰাজসাহায্য প্ৰদানৰ এই আঁচনিৰ প্ৰথম পৰ্যায়ত 542 দুগ্ধ সমবায় সমিতি আৰু 19,030 দুগ্ধ উৎপাদক উপকৃত হ'ব। কৃষিমন্ত্ৰী অতুল বৰাই কালি যোৰহাট জিলাৰ কৃষি আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা খৰাং সদৃশ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ অৱস্থাৰ বুজ লয়। স্বাভাৱিক অৱস্থাতকৈ জিলাখনত এইবাৰ বৰষুণৰ পৰিমাণ 7% হ্ৰাস হোৱা বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে। বতৰৰ এই প্ৰতিকূল পৰিৱেশৰ এটা সূক্ষ্ম পৰ্যালোচনা কৰি কৃষক ৰাইজৰ সহায়ক হোৱাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলা কৃষি বিষয়াক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনৰ অবৈধ সুৰা ব্যৱসায়ৰ ওপৰত জিলা প্ৰশাসনে চলোৱা অভিযান সন্দৰ্ভত বুজ লয়। জিলাখনৰ বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত অভিযান তীব্ৰতৰ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আবকাৰী অধীক্ষকক নিৰ্দেশ দিয়ে। ৰাজ্যৰ খৰাং সদৃশ পৰিস্থিতিৰ ফলত 25 জিলাত যোৱা 1 জুনৰ পৰা কালিলৈকে বৰষুণ হোৱাৰ পৰিমাণ 43% হ্ৰাস পোৱা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত জলসিঞ্চনৰ সা সুবিধা নথকা ৰাজ্যৰ কৃষকসকলে বিমূৰত পৰা পৰিলক্ষিত হৈছে। অৱশ্যে শেহতীয়াকৈ মন্ত্ৰীসভাৰ বৈঠকৰ পাছত খৰাং পীড়িত কৃষকক চৰকাৰে ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই কৃষকসকলক কিছু পৰিমাণে সকাহ দিছে। ইপিনে ৰাজ্যত অনাবৃষ্টিৰ ফলত সৃষ্টি হোৱা খৰাং সদৃশ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই কালি জিলাসমূহৰ আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ধেমাজি জিলাৰ গাই নদী ফেনে ফুটুকাৰে বাঢ়িছে আৰু নৈখনৰ বাঢ়নী পানীয়ে জিলাখনৰ বৃহত্তৰ অঞ্চল জলমগ্ন কৰি তুলিছে। এই বানত ধেমাজিৰ পৰা বগীবিল সংযোগী আমগুৰি পথত থকা এখন পকী দলঙৰ এটা মূৰ খহাই নিয়াত পথছোৱাৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। বানৰ ফলত জিলাখনৰ শ্ৰীপানী, নীলখ, বেতনী পাম আৰু আমগুৰি পঞ্চায়তৰ বৃহৎ অংশ জলমগ্ন হোৱাৰ লগতে সাপেখাটি, আটকাই, হাতীগড় আদি অঞ্চলৰ বৃহত্তৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে। ইফালে জোনাইটোৰ ৰায়াং নদীৰ বানত নৈৰ এটা বান্ধ ছিগি যোৱাৰ ফলত কেইবাখনো গাঁও বানৰ কবলত পৰে। দিখাৰী, গালি, ৰায়াং, ৰাজাখাডা নৈৰ বানে ছিগাৰ ৰায়াং, বিজয়পুৰ, ৰামধন, দিখাৰী আৰু তেলামগাঁও পঞ্চায়তৰ অন্তৰ্গত শতাধিক গাঁও প্লাবিত হৈছে। পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 10 বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশ আশুতোষ কুমাৰক শপত বাক্য পাঠ কৰোৱাব। কেন্দ্ৰীয় চৰকাৰে যোৱা 14 জুলাইত ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ক্ৰিয়েটিভ ৰাইটিং বিভাগৰ সহযোগী অধ্যাপক তথা অসমীয়া আৰু ইংৰাজী ভাষাৰ সুসাহিত্যিক আৰুণী কাশ্যপে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত তেওঁৰ সাহিত্যিক সৃষ্টিৰাজি সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা কথোপকথনত কৃষ্ণাংগ আমেৰিকান আৰু জনজাতীয় আমেৰিকান সাহিত্যিকৰ সাহিত্যকৰ্মই অনুপ্ৰাণিত কৰা বুলি শ্ৰীকাশ্যপে উল্লেখ কৰে। তেওঁ কয় যে অসমৰ থলুৱা পটভূমিত ৰচিত সাহিত্যিকো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰি, এই কথা তেওঁ এই লেখকসকলৰ লিখনিৰ জৰিয়তে উপলব্ধি কৰি উঠিছিল।
অসমীয়া ভাষাত, বঙালী ভাষাত, হিন্দী ভাষাত আৰু ইংৰাজী ভাষাত পঢ়ি ডাঙৰ হৈছিলোঁ। গতিকে মই ভাৰতীয় লেখকৰ ইংৰাজী কিতাপবোৰ যেতিয়া পঢ়িছিলোঁ, তেতিয়া মোৰ এনেকুৱা এটা ধাৰণা হৈছিল যে এই লেখকবিলাকে হয়তো মোক উদ্দেশ্যি কিতাপবোৰ লিখা নাই, যেন তেওঁলোকে এজন বিদেশী মানুহক উদ্দেশ্যি কিতাপবোৰ লিখিছে। আৰু এই কথাটো খুব সূক্ষ্মভাৱে তেওঁলোকৰ সাহিত্যত প্ৰকাশিত হৈছিলে। অসমতো মই সেইটো দেখিবলৈ পাওঁ যে আমেৰিকাৰ যিটো মানে ছবি সেইটো মানে খুবেই এটা সুন্দৰ ছবি, কিন্তু আমেৰিকাক সমালোচনা কৰি খুবেই কম লিখা মেলা হয়। আৰু সেইকাৰণে মই ভাবিছিলোঁ যে মই এনেকুৱা এখন উপন্যাস লিখোঁ যিটো মোৰ চকুৰে মই আমেৰিকাক দেখিছোঁ, এজন ব্যক্তি চকুৰে যোনে আমেৰিকাখন বিশ্লেষণ কৰি চাইছে যে আমেৰিকা অকল লেণ্ড অফ অপৰচুনিটিজ নহয়, ইয়াতে বৈষম্য আছে আৰু বিভিন্ন ধৰণৰ পপুলাৰ আপ্ৰাইজিং হৈছে তাৰ বিৰুদ্ধে। আমেৰিকা এখন আমাৰ দৰে এখন খুব ঘূণে খোৱা গণতন্ত্ৰ, আৰু সেই গণতন্ত্ৰ থিয় কৰাই ৰাখিবলৈ যে আমি প্ৰত্যেক দিনাখনে কষ্ট কৰা উচিত, সেই কথাষাৰ মই তাৰ মানুহবিলাকৰ লগত বন্ধুত্ব কৰিব মৰমে মৰমে মই বুজি উঠিছিলোঁ। গতিকে এইখিনি কথা মই অসমীয়া উপন্যাসখনৰ জৰিয়তে মই ক'ব বিচাৰিছিলোঁ।
অসমৰ জাতি জনগোষ্ঠীসমূহৰ বিভিন্ন ৰীতি নীতি পৰম্পৰা বিশ্বাস আদিৰ সংৰক্ষণ সন্দৰ্ভত তেওঁ এইদৰে কয়।
যিহেতু মই অসমীয়া ভাষাত, বঙালী ভাষাত, হিন্দী ভাষাত আৰু ইংৰাজী ভাষাত পঢ়ি শুনি ডাঙৰ হৈছিলোঁ, গতিকে মই ভাৰতীয় লেখকৰ ইংৰাজী কিতাপবোৰ যেতিয়া পঢ়িছিলোঁ তেতিয়া মোৰ এনেকুৱা এটা ধাৰণা হৈছিল যে এই লেখকবিলাকে হয়তো মোক উদ্দেশ্যি কিতাপবোৰ লিখা নাই, যেন তেওঁলোকে এজন বিদেশী মানুহক উদ্দেশ্যি কিতাপবোৰ লিখিছে, আৰু এই কথাটো খুব সূক্ষ্মভাৱে তেওঁলোকৰ সাহিত্যত প্ৰকাশিত হৈছিলে।
অসমত সৃষ্টিশীল লিখনিৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰাসংগিকতা সন্দৰ্ভত শ্ৰীকাশ্যপে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। এনে পদক্ষেপৰ জৰিয়তে নৱপ্ৰজন্মৰ লেখক লেখিকাসকল বহুলভাৱে উপকৃত হ'ব বুলি তেওঁ কয়। প্ৰয়োজনত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিমত সন্ধান পোৱা লিথিয়াম, কোবাল্ট, ক্ৰমিয়াম, ৰেয়াৰ আৰ্থ, গ্ৰেফাইট আৰু ভেনাডিয়ামৰ দৰে মূল্যৱান খনিজ পদাৰ্থৰ অন্বেষণৰ বাবে আগবাঢ়িছে। ৰাষ্ট্ৰীয় খনিজ অন্বেষণ ন্যাসে ইতিমধ্যে 38টা খণ্ড চিনাক্ত কৰি 7টা খণ্ড নিলামৰ বাবে সাজু কৰিছে। বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে একবিংশ শতিকাৰ অৰ্থনীতিৰ বাবে অত্যাৱশ্যকীয় হৈ পৰা এই দুৰ্লভ খনিজৰ সন্ধানে দেশৰ অৰ্থনীতিক শক্তিশালী কৰাই নহয় বৰং পৰনিৰ্ভৰশীলতা অন্ত পেলাব। ৰেয়াৰ আৰ্থ খনিজ পদাৰ্থৰ উৎপাদনেৰে বিশ্বক হেঁচাত ৰখা চীনৰ শেহতীয়া আচৰণে বিশ্ব বজাৰ অস্থিৰ কৰি তোলাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলত এনে খনিজ পদাৰ্থৰ অন্বেষণে পৰিস্থিতি সলাই দিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। যোৰহাট আৱৰ্ত ভৱনত কালি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি, বিজ্ঞান আদি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰৰ মিছন বসুন্ধৰা 3.0 আৰু অন্যান্য সম্পৰ্কীয় সেৱাসমূহৰ জিলা পৰ্যায়ৰ কাম কাজ ৰূপায়ণৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত বৈঠকত আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। এই বৈঠকতে আঁচনিখনৰ যাৱতীয় কাম কাজ ক্ষীপ্ৰতাৰে আৰু নিয়াৰিকৈ সম্পন্ন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক নিৰ্দেশ দিয়ে। জিলাখনৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা কৰা হয়। জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি ক্ষীপ্ৰতাৰে মোকাবিলা কৰি জনসাধাৰণক সকাহ দিব পৰাকৈ ল'বলগীয়া দুৰ্যোগ ব্যৱস্থাপনাৰ পূৰ্ব প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। এই বৈঠকত যোৰহাট জিলা আয়ুক্ত জয় শিৱানী, জিলা উন্নয়ন আয়ুক্ত, টিয়ক বিধানসভা সমষ্টিৰ বিধায়িকাৰ প্ৰতিনিধি, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া আৰু জিলাখনৰ বিভাগীয় মুৰববী বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিৰ ডিব্ৰুগড় জিলা পৰ্যায়ৰ ৰূপায়ণ সমিতিৰ এখন বৈঠক কালি জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহৰ পৰা এই আঁচনিৰ বাবে লাভ কৰা হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। যিসমূহ চাহ বাগিচাই বৰ্তমানলৈ হিতাধিকাৰীৰ তালিকা আৰু প্ৰপত্ৰ সংশ্লিষ্ট বিভাগক জমা দিয়া নাই, সেইসমূহ বাগিচাৰ কৰ্তৃপক্ষক সোনকালে প্ৰপত্ৰসমূহ সংশ্লিষ্ট বিভাগক জমা দিবলৈ জিলা আয়ুক্তই নিৰ্দেশ দিয়ে। বৈঠকত হিতাধিকাৰীৰ নাম প্ৰপত্ৰ পৰ্টেলত আপলোড আৰু ডিজিটাইজেশ্যন কৰাৰ সময়ত সন্মুখীন হোৱা সমস্যা সন্দৰ্ভতো বিশেষ আলোচনা কৰা হয়। ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱা, সহকাৰী আয়ুক্তদ্বয় পূজা বৰা আৰু সুৰভী শ্ৰীবাস্তৱা, ডিব্ৰুগড় পূব ৰাজহচক্ৰ চক্ৰবিষয়া সতীশ প্ৰসাদ, বেংকসমূহৰ মুখ্য জিলা প্ৰবন্ধক সন্তোষ কুমাৰ সিং প্ৰমুখ্যে সমিতিৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ অধীনত চৰকাৰে চাহ বাগিচাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ লগতে বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে 5,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ লক্ষ্য লৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত কালি হাড়ৰ সংক্ৰমণ আৰু এণ্টিবায়'টিক প্ৰতিৰোধ ক্ষমতাৰ বিৰুদ্ধে যুঁজিবলৈ হাইড্ৰক্সি এপেটাইট শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত IIT গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ মুৰববী অধ্যাপক উৎপল বৰাই টিচু ইঞ্জিনিয়াৰিঙৰ তাৎপৰ্য আৰু বাস্তৱত ইয়াৰ চিকিৎসা প্ৰদানত আলোকপাত কৰে। অনুষ্ঠানৰ আহ্বায়ক IIT গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ললিত এন পাণ্ডে কৰ্মশালাৰ মূল কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। চিকিৎসা আৰু সংক্ৰমণ নিয়ন্ত্ৰণ দুয়োটাতে অভিযন্তা HAP অন্তঃশাখা প্ৰয়োগ সন্দৰ্ভত আলোকপাত কৰা হয়। এই কৰ্মশালাত হাতে কামে কৰা প্ৰশিক্ষণ কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰায় 50জনতকৈও অধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়। নেনো এইচ এ পিৰ সংশ্লেষণ আৰু বৈশিষ্ট্য নিৰ্ণয়ৰ বিভিন্ন দিশত অংশগ্ৰহণকাৰীসকলে হাতে কামে অভিজ্ঞতা লাভ কৰে। কৰ্মশালাখনত হাড়ৰ কলা অভিযান্ত্ৰিকৰণ, মৰাপাত, ঔষধ প্ৰদান আৰু পৃষ্ঠ আৱৰণকে ধৰি বিভিন্ন জৈৱ চিকিৎসা প্ৰয়োগত এইচ এ পিৰ সম্ভাৱনাৰ ক্ষেত্ৰত আলোকপাত কৰা হয়। আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে সোণাপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকত কালি দল আৰু চৰকাৰে কিদৰে একত্ৰিত হৈ কাম কৰিব সেই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষে তৃণমূল পৰ্যায়ত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দি প্ৰতিজন যোগ্য লোকে যাতে চৰকাৰী সুবিধা লাভ কৰে সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। দলৰ প্ৰতিজন নেতাকে এতিয়াৰে পৰা 24 ঘণ্টাই দলৰ কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে দলৰ ক্ষতি নোহোৱাকৈ বিৰোধীক সমালোচনা কৰিবলৈ পৰামৰ্শ দিয়ে। আনহাতে বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা অক্টোবৰ মাহৰ পৰাই ৰাজ্যত নিৰ্বাচনী বতাহ বলিব বুলি উল্লেখ কৰি কয় যে চৰকাৰখনে গ্ৰহণ কৰা বহুতো আঁচনি অক্টোবৰৰ পৰা ৰূপায়ণ কৰা হ'ব। কাছাৰ জিলাৰ চাপত গ্ৰামত আৰক্ষীৰ এটা দলে অভিযান চলাই কালি প্ৰায় 1 কেজি 220 গ্ৰাম হেৰইন জব্দ কৰিবলৈ সমৰ্থ হৈছে। ধলাই আৰক্ষী থানাৰ এটা দলে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত দুজন ব্যক্তিৰ পৰা এই হেৰইনখিনি জব্দ কৰে। হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটি 22 লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰতিক্ৰিয়া। শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পথ দলং নিৰ্মাণত অনুমোদন, ৰাজ্যৰ বিভিন্ন জিলাত দেখা দিয়া খৰাং সদৃশ পৰিস্থিতিক লৈ আচুৰ প্ৰতিবাদ আৰু বিজেপিৰ চিন্তন বৈঠকৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপিৰ মজিয়াত প্ৰাৰ্থিত্ব কেন্দ্ৰিক হিচাপ নিকাচ আৰম্ভ হোৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মন্ত্ৰীসহ সংসদত 22 বিধায়কৰ প্ৰাৰ্থিত্ব শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, আমাৰ অসম কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে ৰাজ্যৰ 25খন জিলাত বৰষুণৰ বিস্তৰ ঘাটি হোৱা বুলি এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। প্ৰায় আটাইকেইখন কাকতে এই বাতৰিটোৰ লগতে বিভিন্ন ঠাইত খৰাং সদৃশ পৰিস্থিতি আৰু জলসিঞ্চন বিভাগৰ ব্যৰ্থতাক লৈ সদৌ অসম ছাত্ৰ সন্থাই কালি কৰা প্ৰতিবাদৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটত উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসন সাজু হোৱাৰ বাতৰিক ড্ৰোন উৰিছে, জৰীপ চলিছে শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে পাইকানত আৰক্ষী বনৰক্ষীক আক্ৰমণ চলোৱাৰ অভিযোগত আৰু 11জন লোকক গ্ৰেপ্তাৰ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতে ৰহাৰ বিশাল ভূমিটো অবাধ বেদখল হোৱা বুলি এটা বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শৰাইঘাটত দ্বিতীয়খন দল ৰেল তথা পথ দলং নিৰ্মাণত অনুমোদন জনোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। হোজাই গোলকগঞ্জত কালি দুৰ্ঘটনাত শিশুসহ 7জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰি কেইবাখনো কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে কুলচি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি ৰাজ্য চৰকাৰে কৰা মন্তব্যক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
ধন্যবাদ অৰূপ শৰ্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ গোপালকসকললৈ ৰাজসাহায্য প্ৰদান আঁচনিৰ শুভাৰম্ভণি তথা পূৰবী ডেইৰীৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। ৰাজ্যৰ খৰাং সদৃশ পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ বৈঠক। পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাইলৈ শপত গ্ৰহণ। আৰু কাছাৰ জিলাৰ চাপত গ্ৰামত আৰক্ষীৰ অভিযানত প্ৰায় 6 কোটি 22 লাখ টকাৰ হেৰইন জব্দ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।